أكان للناس عجبا أن أوحينا إلى رجل منهم أن أنذر الناس وبشر الذين آمنوا أن أنذر الناس وبشر الذين آمنوا أن لهم قدم صدق عند ربهم قال الكافرون إن هذا لساحر مبين
মানুহৰ বাবে এটো বিস্ময়কৰ বিষয় নেকি যে আমি সিহঁতৰ মাজৰ পৰাই এজনৰ ওচৰলৈ অহি প্ৰেৰণ কৰিছোঁ যে তুমি মানুহক সতৰ্ক কৰা আৰু মুমিনসকলক সুসংবাদ দিয়া যে তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে উচ্চ মৰ্যাদা কাফিৰসকলে কয় নিশ্চয় এওঁ এজন প্ৰকাশ্য যাদুকৰ